এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। বিধানসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল। 1951 চনৰ আগত অসমলৈ অহা লোকক ভূমি পট্টা প্ৰদান কৰা হ'ব বুলি চৰকাৰৰ ঘোষণা। নগাঁও জিলাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ দখলীকৃত মাটিত প্ৰশাসনৰ উচ্ছেদ অভিযান। ৰাজ্যৰ বিভিন্ন অংশত জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক ডঃ মামণি ৰয়ছম গোস্বামীৰ মৃত্যুবাৰ্ষিকী পালন আৰু ভাৰত চুলতান আজলান শ্বাহ হকী প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক আৰু মোৰ সৈতে আছে প্ৰণীতা দেৱী। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্ৰী গোটৰ প্ৰতিবেদন আজি বিধানসভাত দাখিল কৰা হৈছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে বিধানসভাত কিছু সময়ৰ পূৰ্বে এই প্ৰতিবেদন দাখিল কৰে। উল্লেখযোগ্য যে ৰাজ্যত ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত গঠন কৰা মন্ত্ৰী গোটে বুধবাৰে ৰাজ্যিক মন্ত্ৰীসভাত প্ৰতিবেদন দাখিল কৰিছিল। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে এই প্ৰতিবেদনখনক মন্ত্ৰীসভাই অনুমোদন দিছে বুলি সংবাদমেলক অৱগত কৰিছিল। এই প্ৰতিবেদনে বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰ আৰু সাংবিধানিক সুৰক্ষাৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সৃষ্টি নকৰাকৈ অন্যান্য জনগোষ্ঠীসমূহৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব পাৰিব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। 1951 চনৰ আগত অসমলৈ অহা লোকক ভূমি পট্টা প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি অন্তিম দিনা মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত এই বিষয়ে ঘোষণা কৰে। তেওঁ কয় যে চৰকাৰে ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে নিয়মৰ আধাৰত সময়সীমা নিৰ্ধাৰণ কৰি দিছে।
অসমখন ৰক্ষা কৰাৰ দায়িত্ব আপোনালোকৰ। আপোনালোকে নিজক বেলেগ বুলি নাভাবিব। কেতিয়াবা কেতিয়াবা আপোনালোকে ভাবে যে এইবিলাক বেলেগ, আমি বেলেগ। আমিতো কওঁ যে 1951 চনৰ আগত অহা মানুহখিনি ইণ্ডিজেনাছ আছাম। আজি কৈছে বসুন্ধৰাত আমি মাটি পোৱা নাই, এইটোতো নহয়। 51 চনৰ আগত অহা মুছলিম মানুহক আমি নিজে কেবিনেটত মাটি দি আছো। কালি আপোনালোকে এটা কুৱেশ্যন আনক যে বসুন্ধৰাত ফেব্ৰুৱাৰী ট্ৰিপ্লাই পাই যাব যে বসুন্ধৰাত মুছলিম মানুহক কিমানে মাটি আপোনালোকে আনক। কিন্তু আমি কৈছো যে তিনিটা প্ৰজন্ম 1951ৰ আগত অহা মানুহক আমি মাটিৰ পট্টা দিম। আপোনালোকে লিষ্ট আনি আমাক দিয়ক যে মুখ্যমন্ত্ৰী মহোদয় এইখিনি মানুহ 1951ৰ আগত আহিছে, আপুনি তেওঁলোকৰ পট্টাৰ কেছ পঠাই দিয়ক, আমাৰ আপত্তি নাই।
অসমত 2019 চনৰ পৰা বৰ্তমানলৈকে 430 জন চৰকাৰী বিষয়া কৰ্মচাৰীক দুৰ্নীতি নিবাৰণ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে ভিতৰত অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰক শাখাই 302 জনক, মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ শাখাই 88 জন আৰু আৰক্ষীয়ে 40 জন বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি অন্তিম দিনা বিধায়ক জাকিৰ হুছেইন ছিগদাৰৰ এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে। নগাঁও জিলা প্ৰশাসন আৰু বন বিভাগে আজি কামপুৰ ৰাজচক্ৰৰ অন্তৰ্গত লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ দখলীকৃত মাটিত উচ্ছেদ অভিযান চলায়। বন বিভাগৰ সূত্ৰই জনোৱা অনুযায়ী বনাঞ্চলখনৰ 5,962 বিঘা মাটিত 1,700 পৰিয়ালে অবৈধভাৱে বসবাস কৰি আছিল। আজি এই অঞ্চলটোত উচ্ছেদ চলোৱা হয়। অঞ্চলটোত উচ্ছেদৰ বাবে ইতিপূৰ্বে প্ৰশাসনে নিৰ্দিষ্ট সময় বান্ধি দিছিল যদিও শস্য চপোৱাৰ বাবে অতিৰিক্ত সময় নিৰ্ধাৰণ কৰি দিয়া হৈছিল। আনহাতে কালি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উচ্ছেদ অভিযান চলাবলগীয়া ঠাইত উপস্থিত হৈ দখলকাৰীসকলক নিজৰ ভূমিলৈ ঘূৰি যাবলৈ আহ্বান জনাইছিল। দখলকাৰীসকলৰ একাংশই ইতিমধ্যে দখলীকৃত ভূমি ত্যাগ কৰিছিল। আজি পুৱাৰে পৰা সহস্ৰাধিক আৰক্ষীয়ে লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ চামগাঁও, ভেদুৰীপাৰ আৰু আমগুৰিত কঠোৰ নিৰাপত্তাৰ মাজেৰে উচ্ছেদ অভিযান চলায়। উল্লেখযোগ্য যে এই উচ্ছেদ অভিযান কাইলৈও চলিব।
নগাঁও জিলাৰ কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কচুৱাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ ভিতৰত চানখোলা, কান্দাপাৰা, জুৰিপাৰ, বেদেৰীপাৰ আৰু মাজগাঁৱত অবৈধভাৱে বসবাস কৰা পৰিয়ালসমূহক আজি পুৱা 8 বজাৰ লগে লগে উচ্ছেদ অভিযান চলায় নগাঁও জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু বন বিভাগে। লুটুমাৰী সংৰক্ষিত বনাঞ্চল মুক্ত কৰাৰ উদ্দেশ্যে স্থাপন কৰা আৰক্ষীৰ 4টাকৈ অস্থায়ী শিবিৰত প্ৰায় 5,000 আৰক্ষী জোৱানৰ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত আজি এই উচ্ছেদ অভিযান চলোৱা হয়। জানিব পৰা মতে লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ ভূমিত 1700 পৰিয়ালে 5,962 বিঘা চৰকাৰী ভূমিত 2,070 কেঁচাঘৰ আৰু 192 পকীঘৰ সাজি বছৰ বছৰ ধৰি অবৈধভাৱে দখল কৰি বসবাস কৰি আছিল বেদখলকাৰীসকলে। উচ্ছেদিত স্থলীত নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা, নগাঁও জিলাৰ বন প্ৰাধিকাৰী সুহাস কদম, নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্নলী ডেকাকে ধৰি উচ্চপদস্থ আৰক্ষী বিষয়া আৰু বন বিভাগৰ বিষয়াসকল উপস্থিত থাকি উচ্ছেদ অভিযানটো শান্তিপূৰ্ণভাৱে পৰিচালনা কৰে।
অসমে চতুৰ্থ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা মান নিৰূপণ পৰীক্ষাত 99.96% সফলতাৰ হাৰেৰে বিশেষ কৃতিত্ব অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। যোৱা 12 অক্টোবৰত অনুষ্ঠিত এই পৰীক্ষাত অংশগ্ৰহণ কৰা 445,147 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 444,969গৰাকীয়ে সফলতা অৰ্জন কৰিছে। শিক্ষামন্ত্ৰী ড০ অনুজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি সফলতা অৰ্জন কৰা প্ৰাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰিছে। গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হৈছে। 2017 চনৰ পৰা প্ৰতি বছৰে উত্তৰ পূব ভাৰতৰ আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান তথা বিশ্ব সংবাদ কেন্দ্ৰৰ সহযোগী চলচ্চিত্ৰমে ৰাষ্ট্ৰীয় চুটিছবি আৰু তথ্যচিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰি আহিছে। এইবাৰৰ মহোৎসৱৰ মূল বিষয় হৈছে আমাৰ ঐতিহ্য আমাৰ গৌৰৱ। মহোৎসৱত 30খন চুটিছবি আৰু তথ্যচিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। সামৰণি অনুষ্ঠানত ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াৰ লগতে ভালেমান গণ্যমান্য লোক উপস্থিত থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 128 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট AIR নিউজ আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। অসম বিধানসভাত কালি চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ প্ৰদান সম্পৰ্কীয় এখন বিধেয়ক গৃহীত হোৱাৰ বিষয়টোত যোৰহাট জিলাৰ কেইবাখনো চাহ বাগিচাৰ ৰাইজে আদৰণি জনাইছে। জিলাখনৰ মৰিয়নী চেলেং চাহ বাগিচাৰ চাহ শ্ৰমিকসকলক চৰকাৰৰ সিদ্ধান্তই আনন্দিত কৰিছে। বাগিচাখনৰ শ্ৰমিকসকলে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে বুলি আমাৰ সংবাদদাতাই জনাইছে। বাক্সা জিলাৰ বাঁহবাৰীৰ ফাতেমাবাদ চাহ বাগিচাতো চাহ শ্ৰমিকসকলৰ মাজত আনন্দ উল্লাস পৰিলক্ষিত হৈছে। শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণনগৰ, সমজিলাৰ দুৰ্লভচৰা, গম্ভীৰা, বিদ্যানগৰ, কালীনগৰকে ধৰি প্ৰায় সকলো চাহ বাগানৰ কৰ্মচাৰীয়ে চৰকাৰৰ সিদ্ধান্তত আনন্দ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ভূমিৰ ঊৰ্ধসীমা নিৰ্ধাৰণ আৰু স্বত্ব প্ৰদান সংশোধনী বিধেয়ক 2025 শীৰ্ষক এই বিধেয়কৰ জৰিয়তে বাগিচাৰ শ্ৰমিকসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ ফলত 3,33,000ৰো অধিক ভূমি স্বত্বহীন চাহ বাগিচাৰ শ্ৰমিকে ভূমি অধিকাৰ লাভ কৰিব। সম্প্ৰতি চাহ বাগিচাত কৰ্মৰত শ্ৰমিকসকলে স্পষ্ট আইনী অধিকাৰ নাইবা সাংবিধানিক সুৰক্ষা অবিহনে ভূমি দখল কৰি আছে। এই নতুন ব্যৱস্থাই তেওঁলোকক স্থায়ীভাৱে ভূমি বন্দোবস্তিত সহায় কৰিব। ইয়াৰ ফলত স্থায়ীভাৱে গৃহ নিৰ্মাণ কৰাৰ লগতে ভূমি সম্পৰ্কত তেওঁলোকৰ নিৰাপত্তাহীনতাৰ মনোভাৱ নাইকিয়া হ'ব। বৰপেটা জিলাত অহা 13 ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত প্ৰাংগণ, পাৰিবাৰিক আদালত চৌহদ প্ৰাংগণ, মটৰ দুৰ্ঘটনা দাবী নিষ্পত্তি ন্যায়াধীকৰণ চৌহদ আৰু বৰপেটা জিলা দণ্ডাধীশৰ আদালতৰ অধীনত সমূহ আদালত প্ৰাংগণত সেইদিনা লোক আদালত অনুষ্ঠিত হ'ব বুলি বৰপেটা জিলা আইন সেৱা প্ৰাধিকাৰীয়ে সদৰি কৰে। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী আৰু অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশমৰ্মে আয়োজন কৰা এই আদালতত BSNL, APDCL, বেংকৰ ঋণৰ পৰিশোধৰ ওজৰ আপত্তিসমূহ এই লোক আদালতৰ জৰিয়তে নিষ্পত্তি কৰা হ'ব। এই সম্পৰ্কে অধিক জানিবলৈ বৰপেটা জিলা আইন সেৱা প্ৰাধিকাৰীয়ে ৰাইজক 9864-93832 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে পৰৱৰ্তী বাতৰি শুনক প্ৰণীতা দেৱীৰ পৰা।
ৰামায়ণী সাহিত্যৰ গৱেষক তথা জ্ঞানপীঠ বঁটাবিজয়ী ডঃ মামণি ৰয়ছম গোস্বামীৰ আজি চতুৰ্দশ মৃত্যুবাৰ্ষিকীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে স্বনামধন্য সাহিত্যিকগৰাকীৰ অৱদানে অসমৰ জাতীয় জীৱনক সদায় সমৃদ্ধ কৰি ৰাখিব বুলি আশা প্ৰকাশ কৰে। কামৰূপ জিলাৰ দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত আজি মিৰ্জাত ডঃ মামণি ৰয়ছম গোস্বামীৰ মৃত্যুবাৰ্ষিকী পালন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে পালন কৰা এই মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি ডঃ মামণি ৰয়ছম গোস্বামী স্মাৰক সাহিত্য বঁটা 2025 প্ৰদান কৰা হয়। ৰাজ্যৰ বিশিষ্ট সাংবাদিক ডঃ সমুদ্ৰগুপ্ত কাশ্যপলৈ আগবঢ়োৱা এই বঁটাত আছে গামোচা, চেলেং, মানপত্ৰ, স্মাৰক, কিতাপৰ টোপোলা আৰু নগদ ধন। আজি পুৱা চাফাই অভিযানেৰে কাৰ্যসূচী আৰম্ভ কৰি শ্ৰদ্ধাঞ্জলি, স্মৃতিচাৰণ সভা আৰু সৰ্বধৰ্ম প্ৰাৰ্থনাৰ আয়োজন কৰাৰ লগতে সন্ধিয়া 2000 গছি বন্তি প্ৰজ্বলন কৰা হয়। সমাগত ৰাজ্য বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে পৰহিলৈৰ পৰা আকাশবাণী গুৱাহাটীযোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি কৰা হৈছে। এই অনুসৰি দিনৰ 11 বজাত প্ৰচাৰিত মুখ্য বাতৰি পৰহিলৈৰ পৰা 5 মিনিটৰ বাতৰি বুলেটিন হিচাপে প্ৰচাৰ কৰা হ'ব। দিনৰ 12:05 প্ৰচাৰ কৰা বাতৰিৰ সময় 10 মিনিটলৈ বৃদ্ধি কৰা হ'ব। একেদৰে 3:00 মুখ্য বাতৰিৰ পৰিৱৰ্তে 5 মিনিটৰ বুলেটিন প্ৰচাৰ কৰা হ'ব। বিয়লি 5:15 আৰু সন্ধিয়া 6:00 বাতৰি এতিয়া 5 মিনিটৰ পৰিৱৰ্তে 10 মিনিটৰ বাবে প্ৰচাৰ কৰা হ'ব। প্ৰতি মঙলবাৰে 1:20 প্ৰচাৰ কৰা প্ৰাসংগিকৰ উপৰি প্ৰতিদিনে বিয়লি 3:05 পৰা 3:15 প্ৰাসংগিক প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো প্ৰতিনিশা 9:15 পৰা 9:25 পুনৰ প্ৰচাৰ কৰা হ'ব। ইপিনে প্ৰতি সোমবাৰে প্ৰচাৰিত ক্ৰীড়াবাৰ্তাৰ সময় 5 মিনিট হ্ৰাস কৰা হৈছে। এই অনুসৰি অহা সোমবাৰৰ পৰা সন্ধিয়া 6:40 পৰা 6:45 ক্ৰীড়াবাৰ্তা প্ৰচাৰ কৰা হ'ব। আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ সৈন্য বাহিনীৰ অনুষ্ঠানত 3 বেহনীৰ অন্যতম সীমাবেহেন তাপসী সেনগুপ্ত আৰু মিতাবেহেন সাধনা ফুকনৰ সৈতে অন্তৰ্গ আলাপ শুনিবলৈ পাব। তেওঁলোকৰ সৈতে থাকিব সৈন্য বাহিনী অনুষ্ঠানৰ এসময়ৰ জনপ্ৰিয় ঘোষক দিবাকৰ গোস্বামী আৰু আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰ।
ये आकाशवाणी का गुवाहाटी केंद्र है। दिन के 12:05 हुए हैं। अब हम सैनिक भाइयों का कार्यक्रम आरंभ करते हैं।
হয়, যাদুকৰী কণ্ঠৰ গৰাকী তেওঁলোক আকাশবাণী গুৱাহাটীৰ সৈন্য বাহিনীৰ অনুষ্ঠানৰ 3 বেহনে। তাৰে দুগৰাকীক লৈ অহা 29 নৱেম্বৰৰ নিশা বিশেষ দৃষ্টিপাত।
বিমলেশাৰীয়াৰ নাম আছিলে ৰেখা বেহেন আৰু মোৰ নাম আছিলে সীমা বেহেন আৰু সাধনা ফুকনৰ নাম আছিলে মিতা বেহেন।
সৈনিক ভাই অভি শুন ৰে থে আমাৰ আখৰী কাৰ্যক্ৰম ফিল্ম সংগীত। ইচিকে সাথ হি আজ কা কাৰ্যক্ৰম সমাপ্ত হোতা হে। কল দিন কে 12 বজে ফিৰ আপকি সেৱা মে হম হাজিৰ হোংগে। তব তক কে লিয়ে মিতা বেহেন কো আগে দিজিয়ে। নমস্কাৰ, জয় হিন্দ।
শনিবাৰে নিশা 8:02
গুৱাহাটী মহানগৰীৰ গড়চুক আৰক্ষীয়ে আজি অভিযান চলাই নকল নোটসহ 3 লোকক গ্ৰেপ্তাৰ কৰে। বেটকুচিৰ আন্তঃৰাজ্যিক বাছ আস্থানৰ সমীপত অভিযান চলাই আৰক্ষীয়ে ৰবিউল আলী, মুজাম্মিল খান আৰু আবুল কালাম আজাদক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে এই লোককেইজনৰ পৰা 10 লাখ টকাৰ নকল নোট আৰু 2 মটৰ চাইকেল জব্দ কৰিছে।
ভাৰতে চুলতান আজলান শ্বাহ হকী প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে আজি মালয়েছিয়াৰ ইপহত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত কানাডাক 14-3 পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ভাৰতৰ সৈতে যুৱৰাজ সিঙে 4 আৰু ৰাজেন্দ্ৰ সিং, অভিষেক আৰু অমিত ৰোহিদাসে 2 গ'ল দিয়ে। ভাৰত ফাইনেলত বেলজিয়ামৰ সন্মুখীন হ'ব। আকাশবাণী গুৱাহাটী ৰিক্ৰিয়েশ্যন ক্লাবৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ গীতৰ সমূহীয়া পৰিৱেশনৰ বাবে কাইলৈ আকাশবাণী গুৱাহাটীৰ চৌহদৰ খেলপথাৰত এটা বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কাইলৈ দিনৰ 11:00 পৰা হ'বলগীয়া এই অনুষ্ঠানত আকাশবাণী চৌহদৰ বাসিন্দাসকলৰ লগতে বহু কেইগৰাকী আমন্ত্ৰিত শিল্পীয়ে 2 শিল্পীৰ গীত পৰিৱেশন কৰিব। বজালি জিলাৰ পাটাচাৰকুচিৰ বিশিষ্ট ব্যৱসায়ী পৰমেশ হালৈ আজি পুৱা এটা পথ দুৰ্ঘটনাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 75 বছৰ। প্ৰাতঃ ভ্ৰমণৰ বাবে ওলাই যোৱা হালৈক 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে এখন অচিনাক্ত বাহনে খুন্দিয়াই থৈ যোৱাত মূৰত গুৰুতৰভাৱে আঘাত পোৱাত তেওঁ চিকিৎসাৰ বাবে নলবাৰীলৈ নিয়া হৈছিল যদিও তেওঁ তাত শেষ নিশ্বাস ত্যাগ কৰে। বিগত বছৰৰ দৰে গুৱাহাটী মহাবিদ্যালয় শিক্ষক গোটৰ উদ্যোগত আজি নোবেল বক্তৃতামালা 2 সংস্কৰণ অনুষ্ঠিত হয়। অনুষ্ঠানত সমল বক্তাসকলে চলিত বৰ্ষত নোবেল বঁটাপ্ৰাপকসকলৰ জীৱন আৰু মানৱ জাতিলৈ তেওঁলোকৰ অৱদান সম্পৰ্কে তথ্যপূৰ্ণ আৰু বিশ্লেষণাত্মক বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলৰ লগতে বিভিন্ন বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। বিধানসভাত 6 জনজাতিকৰণ সম্পৰ্কীয় মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল। 1951 আগত অসমলৈ অহা লোকক ভূমিপট্টা প্ৰদান কৰা হ'ব বুলি চৰকাৰৰ ঘোষণা। নগাঁও জিলাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ দখলীকৃত মাটিত প্ৰশাসনৰ উচ্ছেদ অভিযান। ৰাজ্যৰ বিভিন্ন অংশত জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক ডঃ মামণি ৰয়ছম গোস্বামীৰ মৃত্যুবাৰ্ষিকী পালন আৰু ভাৰত চুলতান আজলান শ্বাহ হকী প্ৰতিযোগিতাৰ ফাইনেলত। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 7:10 শুনিবলৈ পাব।